জিৰিমিয়া 8 অধ্যায়। জিহুৱাই কৈছে, সেইদিনা হতো জিহুদাৰ ৰজাসকলৰ, তাৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ, ভাববাদীসকলৰ আৰু জেৰুচালেম নিবাসীসকলৰ হাড়বোৰ তেওঁলোকৰ মৈদামৰ পৰা উলিয়াব। তেওঁলোকে ভাল পোৱা, সেৱা কৰা, পাছত চলা, বিচৰা আৰু পণিপাত কৰা সূৰ্য, চন্দ আদি আকাশমণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব। সেইবোৰক গোটোৱা বা পাতা নহ'ব, সেইবোৰ মাটিৰ ওপৰত হাড়স্বৰূপ হৈ থাকিব। বাহিনীসকলৰ জিহুৱাই কৈছে, মই যি যি ঠাইলৈ এই দুষ্ট গোষ্ঠীৰ অৱশিষ্ট ভাগ কৰি খেদিলোঁ, সেই সেই ঠাইত অৱশিষ্ট গোষ্ঠীৰ পক্ষে জীৱনতকৈ মৃত্যু বাঞ্ছনীয় হ'ব। তুমি তেওঁলোকক আৰু এই কথা ক'বা, জিহুৱাই এই কথা কৈছে, মানুহ পৰি জানো পুনৰাই নুঠিব, বা অপথে গৈ জানো আকৌ উলটি নাহিব। তেন্তে কিয় জেৰুচালেমৰ এই জাতিয়ে বাট এৰি নিত্য বিপদগামী হৈ থাকে? তেওঁলোকে প্ৰতাৰণাত লাগি থাকি উলটি আহিবলৈ অমান্তি হয়। মই কাণ পাতি শুনিলোঁ, তেওঁলোকে যথাৰ্থ কথা নকলে। মই কি কৰিলোঁ? এই বুলি কৈ কোনো মানুহে নিজ দুষ্টতাৰ নিমিত্তে খেদ নকৰে। যুদ্ধলৈ অতি বেগেৰে লৰ মাৰি যোৱা ঘোঁৰাৰ দৰে তেওঁলোক প্ৰতিজনে নিজ নিজ পথলৈ ঘূৰে। আকাশত ফুৰা হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে, আৰু কপৌ, তেলটুপি আৰু বগলীয়ে নিজ নিজ অহাৰ কাল পালন কৰে। কিন্তু মোৰ প্ৰজাসকলে জিহুৱাৰ শাসন নাজানে। আমি জ্ঞানী আৰু জিহুৱাৰ ব্যৱস্থা আমাৰ লগত আছে এইবুলি তোমালোকে কেনেকৈ ক'ব পাৰা? কিন্তু চোৱা, লিখকসকলৰ মিছাকৈ লিখা লিখনিয়ে তাক মিছা কৰি পেলালে। জ্ঞানীসকলে লাজ পাইছে, তেওঁলোক ব্যাকুল হৈ ধৰা পৰিল। চোৱা, তেওঁলোকে জিহুৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁলোকৰ জ্ঞান কেনেধৰণৰ? সেইকাৰণে মই তেওঁলোকৰ পত্নীসকলক আনৰ হাতত সোধাই দিম, আৰু আন আন অধিকাৰীসকলক তেওঁলোকৰ খেতিবোৰ দিম, কিয়নো সৰুৰ পৰা বৰলৈকে প্ৰতিজন অতি লোভীয়া। ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে। যেতিয়া কোনো শান্তি নাই, তেতিয়া তেওঁলোকে শান্তি শান্তি বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে। তেওঁলোকে ঘিনলগীয়া কাৰ্য কৰাত লাজ পাওক চাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই। এইকাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ'ব। জিহুৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুতি খাই পৰিব। জিহুৱাই কৈছে, মই তেওঁলোকক একত্ৰিত কৰিম, দ্ৰাক্ষালতাত দ্ৰাক্ষাগুটি বা ডিমৰু গছত গুটি নাথাকিব, আৰু পাত জয় পৰিব, আৰু মই তেওঁলোকৰ কাৰণে আক্ৰমণকাৰীসকলক নিৰূপণ কৰিম। আমি কিয় বহি থাকোঁ? আহা, আমি একেলগ হৈ গড়েৰে আবিত নগৰত সোমাওঁ আৰু তাত নিজম দি থাকোঁ, কিয়নো আমাৰ ঈশ্বৰে আমাৰ মুখ বন্ধ কৰিলে আৰু বি গছৰ ৰস পান কৰালে, কাৰণ আমি জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ। আমি শান্তিৰ আশা কৰিছিলোঁ, কিন্তু মংগল নহ'ল, আৰু সুস্থৰ সময়লৈ বাট চাইছিলোঁ, কিন্তু চোৱা, ত্ৰাস উপস্থিত। দানৰ পৰা হতটো ঘোঁৰাবোৰৰ নাকৰ শব্দ শুনা গৈছে, তাৰ বলৱান ঘোঁৰাবোৰৰ ঢেক ঢেকনিত গোটেই দেশ কঁপিছে, কিয়নো সিহঁতে আহি দেশ আৰু তাৰ মাজত থকা সকলো বস্তু, নগৰ আৰু তাৰ নিবাসীসকলক গ্ৰাস কৰিছে। কিয়নো চোৱা, মই তোমালোকৰ মাজলৈ মন্ত নমনা সৰ্প, কাল সৰ্পবোৰ পঠিয়াম। জিহুৱাই কৈছে, সেইবোৰে তোমালোকক দংশিব। জিৰিমিয়াৰ বিলাপ গীত। অহ, মই দুখ নিবাৰক সান্তনা পোৱা হলে কেনে ভাল আছিল। মোৰ হৃদয় মোৰ অন্তৰত অতি দুৰ্বল হৈছে। চোৱা, অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাটৰোক্তিৰ স্বৰ শুনা গৈছে। জিহুৱা চিয়োনত নাইনে? তাৰ ৰজা তাৰ ভিতৰত নাইনে? তেওঁলোকে কটা প্ৰতিমা আৰু বিজাতীয়া অখাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিছে? শস্য দোৱাৰ সময় অতীত হ'ল, গুটি পৰিবৰ সময় শেষ হ'ল, কিন্তু আমি পৰিত্ৰাণ পোৱা নাই। মোৰ জাতিস্বৰূপা জীয়াৰীৰ আঘাতৰ কাৰণে মই অতিশয় আঘাতিত হৈছোঁ। মই শোক কৰিছোঁ, বিশ্ৰুতি খাইছোঁ। গিলিয়ত প্ৰদেশত জানো ঘাঁ সুস্থ কৰা গছ ৰস নাই, বা তাত জানো চিকিৎসক নাই। তেন্তে মোৰ জাতিস্বৰূপা জীয়াৰীৰ ঘাঁ কিয় সুস্থ হোৱা নাই?